এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ, নতুন বি টি চি চৰকাৰৰ উন্নয়নমুখী যাত্ৰাত অসম চৰকাৰে সকলো ধৰণৰ সমৰ্থন আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস, ৰাজ্যৰ বিভিন্ন ঠাইত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থাৰ প্ৰশংসা আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তানৰ টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে দিশা শৰ্মা। বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বি টি চিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাই।
আই শ্ৰী হাগ্ৰামা মহিলাৰী ডু স্বেয়াৰ ইন দা নেম অফ গড এফাৰ্ম দেট আই উইল বিয়ার ট্রু ফেইথ এণ্ড এলিজেন্স টু দা কনষ্টিটিউচন অফ ইণ্ডিয়া এজ বাই ল এষ্টাব্লিছ দেট আই উইল faithfully and conscientiously discharge my duties as the chief executive member of Bodoland Territorial Council and that I will do right to all manner of people in accordance with the constitution and the law without fear or favor affection or ill will.
কোকৰাঝাৰৰ বি টি চি সচিবালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডঃ ৰণোজ পেগু, ইউ পি পি এলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10 গৰাকী পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপত লয়। ৰিহন দৈমাৰীয়ে উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে শপত গ্ৰহণৰ পাছত অনুষ্ঠানত ভাষণ দি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলি উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত অসম চৰকাৰৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা কামনা কৰে।
বি পি এফ দল হিচাপে আমি আপোনালোকৰ ওচৰত বি টি চি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে। চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছো আপোনালোকক যেনেকে আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছো। এই হিচাপত আমি আপোনালোকৰ যিখিনি যিমান যি সমস্যা আছে আমি সমাধান কৰি দিব কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছো আপোনালোকৰ ওচৰত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান যি সমস্যা আছে এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে আৰু এই সহায়টো মই পাব বুলি আশা কৰিছো, নিশ্চয় আমাক সহায় কৰিব।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ নেতৃত্বৰ কাৰ্যবাহী সদস্যসকললৈ অভিনন্দন জনায়। ডঃ শৰ্মাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উজ্জীৱিত বৰুভূমিৰ সপোন পূৰণৰ দিশেৰে প্ৰতিগৰাকী নেতাই উৎসৰ্গিত মনোভাৱেৰে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰে এই ক্ষেত্ৰত নতুন বি টি চি চৰকাৰক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। ডঃ শৰ্মাই বি টি আৰক জাতি উপজাতিৰ মিলনভূমি বুলি উল্লেখ কৰি এই লোকসকলৰ মাজত সমন্বয় বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। সমগ্ৰ অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বাস কৰে। আমি বিচাৰোঁ জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হওক, প্ৰতিগৰাকী ৰাইজে উন্নয়নৰ অধিকাৰী হওক আৰু প্ৰতিগৰাকী ৰাইজৰ মাজত সমন্বয়, মৰম আৰু চেনেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথলৈ আগুৱাই যাওক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমযোগে বি পি এফৰ মুৰববীগৰাকীক শুভেচ্ছা জনায়। এটা বাৰ্তাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰ্শন বাস্তৱায়িত কৰা আৰু সকলো ধৰণৰ বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে বি টি চি চৰকাৰক সমৰ্থন আগবঢ়াই যাব। ৰাজ্যৰ বিভিন্ন স্থানত কাইলৈৰ পৰা বিভিন্ন কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। বজালী জিলাৰ ভূটান্ত হাদেৰীত কাইলৈৰ পৰা 14 অক্টোবৰলৈ 9-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 80 সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ভূটান্ত হাদেৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ খেলপথাৰ আৰু শ্বহীদ ৰাওতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ কাইলৈৰ পৰা 14-দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বিজনী চহৰৰ ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাখন পৰিচালনাৰ বাবে বিভিন্ন উপ সমিতি গঠন কৰা হৈছে। এই মহোৎসৱৰ সময়ছোৱাত বিজনী লক্ষ্মী মন্দিৰ চৌহদ, বিজনী ছোৱালী হাইস্কুল খেলপথাৰ, জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ, জাকিৰ হুছেইন হাইস্কুল আৰু বিজনী হলিচেল স্কুলৰ খেলপথাৰসহ চহৰখনৰ ৰাজহুৱা স্থানসমূহত বিভিন্ন প্ৰদৰ্শনী, বাণিজ্য মেলাৰ উপৰি কেইবাটাও ভ্ৰাম্যমান থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পূজা কমিটীয়ে 7 অক্টোবৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ পুৱা পূজা কমিটীৰ সভাপতি ধনঞ্জয় ৰায়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়ালৈ মেলা মহোৎসৱ শনি শুভাৰম্ভ কৰিব। ৰাজ্যৰ বিভিন্ন ঠাইত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি ধৰ্ম নিৰ্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয় জনগোষ্ঠী ঐক্যমঞ্চ আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰাণ পাঠ আদিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয়। সন্ধিয়াৰ ভাগত চৌকিডিঙি খেলপথাৰত 1000 বন্তি প্ৰজ্বলন কৰা হয়। শিৱসাগৰ জিলাতো আজি এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰবাসীৰ উদ্যোগত নগৰৰ দৌলমুখ চাৰিআলিত অনুষ্ঠিত এই প্ৰাৰ্থনা সভাত বিভিন্ন ধৰ্মৰ পুৰোহিতসকলে শিল্পীগৰাকীৰ বাবে প্ৰাৰ্থনা কৰে। ঢেকিয়াজুলিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল সংগঠনৰ সহযোগত শ্বহীদ মৈদানত শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত গীতাপাঠ, সৰ্বধৰ্মৰ প্ৰাৰ্থনা, দিহানাম আদি পৰিৱেশন কৰাৰ লগতে ভূটানৰ পৰা অহা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে শিল্পী জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। হোজাই জিলাৰ 1 নম্বৰ কাকি খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। কাকি কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 মেগাহাৰ্টজত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্টজত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে আজি পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰে। তেওঁ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ সময়ত গড়, হাতী, হৰিণকে ধৰি অন্যান্য বন্যপ্ৰাণীসমূহ দেখি অভিভূত হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগক হাতীৰ খাদ্য খুৱায় আৰু শ্ৰীযাদৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ ব্যৱস্থাৰ প্ৰশংসা কৰি কয় যে এই ব্যৱস্থাৰ পৰা শিকিবলগীয়া বহু দিশ আছে। তেওঁ লগতে মধ্যপ্ৰদেশৰ বনাঞ্চল আৰু কাজিৰঙাৰ মাজত বন্যপ্ৰাণী বিনিময় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিব বুলিও প্ৰকাশ কৰে।
হাতী কে জীৱন কি ৰক্ষা কৰনে কে লিয়ে ভি কাজিৰঙা বহুত আদৰ্শ অভয়াৰণ্য হে। मैं अपने अधिकारियों के साथ भी यहाँ आया हूँ और मुझे देख के अच्छा लगा। प्रबंधन बहुत बढ़िया है। मैं अपनी ओर से असम और पूरे देशवासियों को बधाई देना चाहूँगा। काजीरंगा बहुत समृद्ध है, खास करके राइनों को लेकर के। यहाँ 3000 से ज़्यादा राइनो है। सभी जंगलों में कोशिश करेंगे अच्छे से अच्छे प्रकार के सब जल जीव, वन्य जीव सभी रहे।
ৰাজ্যৰ বহু ঠাইত ধুমুহা বৰষুণৰ ফলত ক্ষয় ক্ষতিৰ বাতৰি আমালৈ আহিছে। গোৱালপাৰা জিলাত প্ৰতিকূল বতৰে জনজীৱন ব্যাহত কৰাৰ উপৰি বহু ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিয়লিৰ ভাগত অহা ধুমুহাৰ ফলত গোৱালপাৰা চহৰত গছ আৰু ফলক ভাঙি পৰি বহুকেইখন বাহন ক্ষতিগ্ৰস্ত হয়। মানকাছৰ জিলাতো নেৰানেপেৰা বৰষুণৰ ফলত খাৰুৱা বান্ধা আৰক্ষী চকী কৃত্ৰিম বানৰ কবলত পৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয়। বৰ্তমান ৰাজ্যৰ এটা প্ৰধান সমস্যা হৈছে বান্দৰ বিভীষিকা। উজনিৰ পৰা নামনিলৈ চহৰ নগৰ সকলোতে বান্দৰৰ উপদ্ৰৱে জনতাক ত্ৰাহি মধুসূধন সোঁৱৰাইছে। কপিকুলে খেতি তহিলং কৰাৰ ফলস্বৰূপে জনতাৰ অৰ্থনীতিও বিপৰ্যস্ত হৈছে। বিভিন্ন সময়ত ৰাইজে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছে যদিও এই পৰ্যন্ত সুফল লাভ কৰা নাই। এই সমস্যা সম্পৰ্কে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বিশেষভাৱে আলোকপাত কৰা হ'ব। অনুষ্ঠানত যোৰহাট, নগাঁও আৰু বজালি জিলাৰ ভুক্তভোগীয়ে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। 71 সংখ্যক বিশ্ব বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আজি পবিতৰা অভয়াৰণ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আয়োজন কৰা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাত মায়ঙৰ 5খন বিদ্যালয়ৰ 75গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে বন বিভাগে 2-8 অক্টোবৰলৈ বিশ্ব বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। শ্ৰীভূমি জিলাৰ বজাৰীচৰাৰ চোৰাইবাৰীত আজি বহু পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ জব্দ কৰা হৈছে। এই নিচাজাতীয় সামগ্ৰীখিনি পশ্চিমবংগৰ পৰা ত্ৰিপুৰালৈ এখন বাহনেৰে লৈ গৈ থকা সময়ত অসম ত্ৰিপুৰা সীমান্তৰ চোৰাইবাৰী চেকপোষ্টত আৰক্ষীয়ে জব্দ কৰে। 144টা কাৰ্টনত জব্দ কৰা মুঠ 21,600 বটল কফ চিৰাপৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে বাহনখনৰ চালকজনক আটক কৰে। যোৰহাট জিলাৰ আয়ুক্তই আজি তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহনা হাইস্কুলত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ স্থান পৰিদৰ্শন কৰি ইয়াৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। এই পৰিদৰ্শনকালত আয়ুক্তগৰাকীৰ সৈতে তিয়ক আৰু মৰিয়নীৰ সমজিলাৰ আয়ুক্তদ্বয়, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 11 অক্টোবৰত তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পদ্মৰাম শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু 16 অক্টোবৰত যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
ধেমাজি জিলা বন বিভাগ আৰু অসম বন সুৰক্ষা বাহিনীৰ এটা দলে আজি অভিযান চলাই জীয়াঢল সংৰক্ষিত বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ মূল্যৱান ক্ষয়ৰ কাঠ জব্দ কৰে। বনাঞ্চলখনৰ ক্ষয়ৰ গছ কাটি অবৈধভাৱে সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে কাঠভৰ্তি বাহনখনৰ লগতে 2জন লোকক আটক কৰে। ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলম্বৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পাকিস্তানে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। আমালৈ বাতৰি অহাৰ পৰলৈকে ভাৰতে 46 অভাৰত 7টা উইকেট হেৰুৱাই 203 ৰান কৰি খেলি আছে। ভাৰতৰ হৈ হাৰলিন দেউলে 46 ৰান কৰি আউট হয়। পাকিস্তানৰ ডাইনা বেগ আৰু ফাতিমা সানাই 2টাকৈ উইকেট দখল কৰে। ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ আমিনগাঁৱত হ'বলগীয়া এই প্ৰতিযোগিতাত 43খন দেশৰ 452গৰাকী খেলুৱৈয়ে অংশ ল'ব। প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে 9খন বেডমিণ্টন কোৰ্ট সাজু কৰি তোলা হৈছে বুলি আয়োজক সমিতিয়ে প্ৰকাশ কৰিছে। অহা 19 ছেপ্টেম্বৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ। নতুন BTC চৰকাৰৰ উন্নয়নমুখী যাত্ৰাত অসম চৰকাৰে সকলো ধৰণৰ সমৰ্থন আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস। ৰাজ্যৰ বিভিন্ন ঠাইত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থাৰ প্ৰশংসা। আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তানৰ টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।